নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে 8 ছেপ্টেম্বৰত ৰাজ্যৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ সন্মতি প্ৰকাশ। ভূটানৰ ৰজা জিগমে খেচাই নামগ্যাল ৱাংচুকৰ অসম ভ্ৰমণ। ভূটান ৰিপতিৰ যোগীঘোপাত নিৰ্মাণ আন্তঃৰাষ্ট্ৰীয় মাল্টি মডেল লজিষ্টিক পাৰ্ক পৰিদৰ্শন। সমাগত পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ 348গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত। একাদশ শ্ৰেণীৰ পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকত ফাদিল কৰাৰ ঘটনাৰ মূল অভিযুক্ত জুৰিয়াৰ মহম্মদ আছিকক অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ গ্ৰেপ্তাৰ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুজৰাট টাইটানছক জয়ৰ বাবে দিল্লী কেপিটেলছৰ 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই দিশা শৰ্মা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰীয়ে শ্ৰীমোদীক অসম জৈৱ ইথানৰ প্ৰকল্প উদ্বোধন আৰু 5,700 কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটী ৰিং ৰোড প্ৰকল্প তথা দৰং চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আধাৰশিলা স্থাপনৰ বাবে প্ৰধানমন্ত্ৰীক অনুৰোধ জনায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰীয়ে এই আমন্ত্ৰণ গ্ৰহণ কৰি অসমলৈ আহিবলৈ সন্মতি প্ৰকাশ কৰিছে। এই অনুসৰি অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ অহাৰ কথা। মুখ্যমন্ত্ৰীয়ে আজি এই ভ্ৰমণকালত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰে। ভূটানৰ ৰজা জিগমে খেচা নামগ্যাল ৱাংচুকে আজি অসম ভ্ৰমণ কৰি ভাৰতমালা প্ৰকল্পৰ অধীনত যোগীঘোপাত নিৰ্মাণ আন্তঃৰাষ্ট্ৰীয় বহুমুখী মাল্টি মডেল লজিষ্টিক পাৰ্ক পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ভূটানৰ ৰজাগৰাকীক আদৰণি জনায়। ভাৰতমালা প্ৰকল্পৰ অধীনত নিৰ্মাণ পাৰ্কখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। পথ, ৰেলপথ, বিমান আৰু জলপথৰ সুবিধাৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে পাৰ্কখন নিৰ্মাণ কৰি আছে। ব্ৰহ্মপুত্ৰ উপকূলত 317 একৰ ভূমি সামৰা এই প্ৰকল্পই ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত প্ৰভূত অৰিহণা যোগাব। লগতে ভূটান, বাংলাদেশ প্ৰভৃতি চুবুৰীয়া দেশসমূহৰ সৈতেও ৰাজ্যৰ বাণিজ্য সুচল হৈ পৰিব। ভূটানৰ ৰজাগৰাকীয়ে এই প্ৰকল্প পৰিদৰ্শনৰ উপৰি ব্ৰহ্মপুত্ৰত নিৰ্মাণ অন্তঃ জল পৰিবহণ বিভাগৰ প্ৰকল্পও পৰিদৰ্শন কৰে। ভূটানৰ ৰজাগৰাকীৰ এই ভ্ৰমণৰ সময়ছোৱাত উপস্থিত থকা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এনেদৰে কয়।
আজি ভূটানৰ নৃপতি মহামহিম ভূটানৰ ৰজা ইয়ালৈ আহিছিল আৰু যোগীঘোপা লজিষ্টিক পাৰ্কৰ গোটেই ব্যৱস্থাটো তেওঁ চালে, কি ধৰণে লজিষ্টিক পাৰ্কখন নিৰ্মাণ হৈছে। তাৰ লগে লগে আমাৰ ৱাটাৰ ৱেজৰ জেটি বা ইনলেণ্ড ৱাটাৰৰ পৰ্ট কেনেকে নিৰ্মাণ হৈছে আৰু ইয়াৰ পৰা ট্ৰেডিং কৰিবৰ কাৰণে কি ধৰণৰ ব্যৱস্থাসমূহ ডেভেলপ কৰা হৈছে, কাৰণ তেখেতসকলে ইয়াৰ ওচৰতে গেলেপু মাইণ্ডফুলনেছ চিটিখন বনাই আছে আৰু গেলেপু মাইণ্ডফুলনেছ চিটি ইয়াৰ একেবাৰে নিকটৱৰ্তী। গতিকে এই চিটিখনৰ পৰা যথেষ্ট ধৰণৰ ভৱিষ্যতৰ সম্ভাৱনা আছে আৰু ভূটানৰ বাণিজ্যিক দিশটো আমাৰ ইয়াৰ লগত জড়িত হৈ থাকিব আৰু ভূটানৰ বাণিজ্যিক ক্ষেত্ৰখন যেতিয়া আমাৰ লগত জড়িত হৈ থাকিব, নিশ্চয়কৈ এই অঞ্চলসমূহ বহু আগবাঢ়ি যাব আৰু অসমৰ অৰ্থনীতিতো ই এটা ডাঙৰ প্ৰভাৱ।
সমাগত পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ 348গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছে। কালি মনোনয়ন প্ৰত্যাহাৰৰ সময়সীমা উকলি যোৱাৰ পিছতে NDA 37খন জিলা পৰিষদৰ সমষ্টি আৰু 311টা আঞ্চলিক পঞ্চায়ত সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। 37খন জিলা পৰিষদৰ ভিতৰত 35খনত বিজেপিয়ে আৰু 2খনত অসম গণ পৰিষদে জয়লাভ কৰে। আনহাতে ৰাজ্যৰ মুঠ 2,192টা আঞ্চলিক পৰিষদৰ সমষ্টিৰ 259টা বিজেপিয়ে, 29টা অসম গণ পৰিষদে আৰু 13টা ৰাভা যৌথ মঞ্চই দখল কৰিছে। ৰাজ্যৰ বিভিন্ন জিলা প্ৰশাসনে পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচনী কাম কাজত নিয়োজিত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণকে ধৰি সকলো প্ৰস্তুতি চলাই আছে। যোৰহাট নিৰ্বাচনী জিলাৰ মহিলা পলিং বিষয়াসকলৰ প্ৰশিক্ষণ আজি আৰম্ভ হৈছে। প্ৰশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে। শোণিতপুৰ জিলাতো আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি 1,224গৰাকীকৈ দ্বিতীয় আৰু তৃতীয় পলিং বিষয়াৰ ব্যৱহাৰিক প্ৰশিক্ষণ সম্পন্ন হয়। কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী সমজিলা কৰ্তৃপক্ষই এই নিৰ্বাচন নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে যাৱতীয় ব্যৱস্থা লৈছে। আজি সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত এখন বৈঠকত নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকে বিভিন্ন দলৰ প্ৰাৰ্থীসকলক নিৰ্বাচনী আচৰণ বিধি মানি চলিবলৈ আহ্বান জনায়। নহয়। নগাঁও নিৰ্বাচনী জিলাত ভোটগ্ৰহণত নিয়োজিত বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ আজি জিলাখনৰ 5টা স্থানত অনুষ্ঠিত হয়। পৰহিলৈ পৰ্যন্ত হ'বলগীয়া এই প্ৰশিক্ষণত 2065গৰাকী প্ৰিজাইডিং বিষয়াসকলকে ধৰি ভালেসংখ্যক বিষয়াক প্ৰশিক্ষণ দিয়া হ'ব। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ হাতিঙিমাৰীত দুদিনীয়া কাৰ্যসূচীৰে 1851গৰাকী প্ৰিজাইডিং আৰু পলিং বিষয়াৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন হৈছে। অহা 7 মে'ত দ্বিতীয় পৰ্যায়ত জিলাখনত নিৰ্বাচন অনুষ্ঠিত হ'ব। জিলাখনৰ 35খন গাঁও পঞ্চায়তত 406টা ভোটকেন্দ্ৰত এই ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সকলো ব্যৱস্থা আগতীয়াকৈ লোৱা হৈছে। সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ'বলগীয়া 25টা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা শতাধিক মহিলা প্ৰিজাইডিং আৰু পলিং বিষয়াৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন হৈছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ অতিৰিক্ত আয়ুক্ত ৰিপণজ্যোতি নাথ উপস্থিত থাকে।
আমাৰ পঞ্চায়ত নিৰ্বাচনৰ পলিং বিষয়াসকলৰ যি ট্ৰেইনিং, সেয়া আমি যোৱাকালি ষ্টাৰ্ট কৰিছিলোঁ আৰু আজি আমাৰ ছেকেণ্ড পলিং আৰু থাৰ্ড পলিং বিষয়াসকলৰ ট্ৰেইনিং আমি আজি অনুষ্ঠিত কৰিছোঁ। গতিকে আজি আমাৰ ফাৰ্ষ্ট ফেজৰ ট্ৰেইনিং শেষ হ'ব। আমি 3টা ফেজৰ ট্ৰেইনিং আগবঢ়াম, নেক্সট আৰু 2টা ফেজ তেওঁলোকক ট্ৰেইনিং দিয়া হ'ব। আমি চেষ্টা ৰাখিছোঁ যাতে পলিং বিষয়ক সকলো কথা তেওঁলোকে জানিব পাৰে আৰু পল ডেৰ দিনা যাতে তেওঁলোকে কমফৰ্টেবলি আৰু উইথ কনফিডেণ্ট ডিউটি যাতে পালন কৰিব পাৰে, কাৰণ আপোনালোক সকলোৱে জানে যে পঞ্চায়ত নিৰ্বাচন বহুত চেঞ্জিটিভ হয়। গতিকে আমাৰ পলিং বিষয়াসকলে তেওঁলোকৰ ৰোলছ এণ্ড ৰেছপনচিবিলিটিজখিনি যাতে ভালদৰে বুজি পায়, আমি তেনেকুৱা এটা ব্যৱস্থাৰ কাৰণে চেষ্টা কৰিছোঁ।
পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযানো চলাই আছে। ধেমাজি জিলাত প্ৰথম পৰ্যায়ত 2 মে'ত হ'বলগীয়া নিৰ্বাচনৰ বাবে শাসকীয় মিত্ৰজোঁটে ব্যাপক প্ৰচাৰ চলাইছে। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি বিধানসভা সমষ্টিৰ 4খন পঞ্চায়তত প্ৰচাৰ চলায়। এই প্ৰচাৰ সভাত মন্ত্ৰী পীযুষ হাজৰিকাও উপস্থিত থাকে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আকাশবাণীৰ বাতৰি সঠিক, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য।
আকাশবাণী গুৱাহাটীৰ অসমীয়া বাতৰি মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz আৰু নিউজন এয়াৰ এপৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে।
দিনটোৰ যিকোনো সময়তে সঠিক খবৰৰ বাবে আমাক ফেচবুক পেজত AIR নিউজ গুৱাহাটী, এক্স হেণ্ডেলত @AIR নিউজ _GHY আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত AIR নিউজ _গুৱাহাটী ফলো কৰিব পাৰে।
শুনক আৰু শুনক আকাশবাণী গুৱাহাটীৰ বাতৰি।
পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
একাদশ শ্ৰেণীৰ পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকত ফাদিল কৰা ঘটনাৰ মূল অভিযুক্ত মহম্মদ আছিকক জুৰিয়াৰ পৰা অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰিছে। UPIৰ সহায়ত ধনৰ লেনদেনৰ তথ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ মহম্মদ আছিক পূৰ্বেও চুৰিকাণ্ড আৰু অপহৰণৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে। অভিযুক্তজনক আজি আদালতত হাজিৰ কৰোৱা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ৰঙালী বিহুৰ ষষ্ঠ দিনটো আজি বিভিন্ন স্থানত জীয়ৰী বা চেনেহী বিহু হিচাপে পালন কৰা হয়। গোৱালপাৰা জিলাতো আজি এই বিহুৰ কাৰ্যসূচী লোৱা হৈছে। ইপিনে জিলাখনৰ বৰদামাল আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে আজিৰ পৰা অনুষ্ঠানৰ আয়োজন কৰিছে। আজি ৰাভা জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত খেল লেৱা টনা প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইপিনে নামনি অসমৰ বিভিন্ন প্ৰান্তত বহাগ বিহুৰ পৰম্পৰাৰ অংশ হিচাপে বাঁহ গোসাঁই, পাউৰা তোলা আৰু ভঠেলি উৎসৱৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ গুৰেশ্বৰৰ বেতনাত হৰণীয়া কছাৰী জনগোষ্ঠীয়ে কালিৰে পৰা 3দিনীয়াকৈ বাঁহ গোসাঁই উৎসৱৰ আয়োজন কৰিছে। এই উৎসৱৰ অংশ হিচাপে বাঁহ গোসাঁই পূজাৰ পৰম্পৰা ৰক্ষা কৰাৰ লগতে হৰণীয়া লোক নৃত্য গীত পৰিৱেশন কৰা হৈছে। বজালী জিলাৰ বিভিন্ন স্থানত কাইলৈ অৰ্থাৎ 7 বিহুৰ দিনা পাউৰা তোলা উৎসৱৰ আয়োজন কৰা হৈছে। পৰম্পৰা অনুসৰি এই উৎসৱৰ বাবে বাঁহ গোসাঁইক ৰং বিৰঙী বস্ত্ৰৰে সজাই এটা নিৰ্দিষ্ট স্থানলৈ লৈ আহি ৰীতি নীতি পালন কৰা হয়। উত্তৰ কামৰূপৰ কোনো কোনো অঞ্চলত অনুৰূপ ধৰণৰ উৎসৱ ভঠেলি হিচাপে কাইলৈ উদযাপন কৰা হ'ব। অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী প্ৰজ্ঞা পাৰমিতা আচাৰ্যই বিদেশত গৱেষণাৰ বাবে জলপানী লাভ কৰিছে। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ ছাত্ৰীৰ মাজত হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁ মিডলেণ্ডছ ইণ্টিগ্ৰেটিভ বায়'ছাইন্স ট্ৰেইনিং পাৰ্টনাৰশ্বিপৰ জলপানী লাভ কৰিছে। ছাত্ৰীগৰাকী ইংলেণ্ডৰ ৱাৰউইক বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰীৰ বাবে গৱেষণাৰ সুযোগ লাভ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে বাতৰি আৰু অনুষ্ঠান সম্পৰ্কত শ্ৰোতা ৰাইজৰ মতামত আৰু অভিমতক লৈ আজি নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 03-6126-1876 আৰু 2662325 এই দুটা নম্বৰত ফোন কৰি আঞ্চলিক বাতৰি, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বাতৰি, জিলাৰ ৰেহৰূপ দৃষ্টিপাত, সংবাদ চলন্তিকা, ক্ৰীড়া বাৰ্তা আৰু প্ৰাসংগিক আদি অনুষ্ঠান সম্পৰ্কত অভিমত আৰু পৰামৰ্শ আগবঢ়াব পাৰিব। ইয়াৰ লগতে শ্ৰোতাসকলে 9864055566 নম্বৰত হোৱাটছএপযোগে পঠিওৱা বাৰ্তাও অনুষ্ঠানটোত অন্তৰ্ভুক্ত কৰা হ'ব। বাতৰি বিভাগে কাইলৈ সন্ধিয়া 7:45 অসমীয়া বিয়াৰ পৰিৱৰ্তন আৰু কিছু চিন্তা দুচিন্তা বিষয়ক এটি বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই দুটা অনুষ্ঠানৰে পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। মংগলদৈৰ সনাতন ধৰ্মসভাৰ সভাকক্ষত আজি ভাৰতীয় ইতিহাস সংকলন সমিতি অসমৰ অন্তৰ্গত দৰং জিলা শাখাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সাধাৰণ সভাত ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় মহাসচিব হেমন্ত দিহিং মজুমদাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ৰাজ্যত যোৱা 14 এপ্ৰিলৰ পৰা পালন কৰা অগ্নি নিৰ্বাপক সেৱা সপ্তাহৰ কাইলৈ সামৰণি পৰিব। এই সময়ছোৱাত ৰাজ্যত অগ্নি আৰু আপৎকালীন সেৱা সঞ্চালকালয়ে অগ্নিকাণ্ডৰ পৰা হাত সাৰি থাকিবৰ বাবে জনসাধাৰণক সজাগ কৰিবলৈ ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ লগতে ৰাইজক জুই লগা ঘটনাৰ পৰা হাত সাৰিবলৈ বিভিন্ন পৰামৰ্শও জাৰি কৰিছে। এই অনুসৰি বিদ্যুতৰ বিভিন্ন আহিলাসমূহ নিয়মীয়াকৈ পৰীক্ষা কৰাৰ উপৰি শ্বৰ্ট চাৰ্কিটৰ পৰা হাত সাৰি থাকিবলৈ মিনিয়েচাৰ চাৰ্কিট ব্যৱহাৰৰ পৰামৰ্শ দিছে। তদুপৰি ঘৰৰ পৰা ওলাই যোৱাৰ আগতে সকলো বৈদ্যুতিক সা সঁজুলি আৰু ৰন্ধন গেছৰ ৰেগুলেটৰ বন্ধ কৰি যাবলৈও কোৱা হৈছে। ৰন্ধন গেছৰ চিলিণ্ডাৰত জুই লাগিলে আতংকিত হৈ নবটো বন্ধ কৰিবলৈ আৰু জ্বলি থকা চিলিণ্ডাৰ তিতা কাপোৰেৰে ঢাকিবলৈ পৰামৰ্শ দিয়া হৈছে। বাসগৃহ, বিদ্যালয় আৰু অন্য প্ৰতিষ্ঠানত অগ্নি নিৰ্বাপনৰ আহিলাসমূহ সহজে ঢুকি পোৱা ঠাইত ৰখাৰ লগতে এইসমূহ নিৰাপদ আৰু ফলপ্ৰসূভাৱে ব্যৱহাৰৰ কৌশল শিকি ল'বলৈ কোৱা হৈছে। একেদৰে ঘৰত বা কৰ্মক্ষেত্ৰত নিয়মিতভাৱে অগ্নি নিৰ্বাপক বাহিনীৰ অলোহীনত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। দিশা শৰ্মাৰ পৰা।
বশিষ্ঠ আৰক্ষীয়ে আজি মহানগৰীৰ হাউকুফচিত অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ এগৰাকী মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষী দলটোৱে হাইলাকান্দিৰ আলগাপুৰৰ সাজিদা বেগম নামৰ মহিলাগৰাকীৰ পৰা 4টা চাবোনৰ পাকচ আৰু 13টা প্লাষ্টিকৰ পেকেটত 278.38 গ্ৰাম হেৰইন জব্দ কৰে। জব্দ হোৱা হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় 2 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। লগতে মহিলাগৰাকীৰ পৰা 1,49,500 টকা আৰু এটা মোবাইল ফোন জব্দ হৈছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি মহানগৰীৰ দাতালপাৰাৰ ভাড়াঘৰত থাকিয়ে মহিলাগৰাকীয়ে নিচাজাতীয় দ্ৰব্যৰ বেহা চলাই আহিছিল। মহিলাগৰাকী ভাড়াঘৰৰ পৰা আৰক্ষীয়ে 1,800 টা খালী টেমা আৰু 100টা খালী চাবোনৰ বাকচ উদ্ধাৰ কৰিছে। মৰিগাঁও জিলাৰ ঐতিহাসিক শ্ৰী শ্ৰী নৰুৱা কুটি সত্ৰৰ 375 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৃহস্পতিবাৰৰ পৰা 5-দিনীয়াকৈ কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে অবিৰত ভাগৱত পাঠ আৰু ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত জিলাখনৰ ভালে সংখ্যক লোকে অংশগ্ৰহণ কৰে। পবিত্ৰ হজযাত্ৰাৰ বাবে শিৱসাগৰৰ পৰা যাবলগীয়া হজযাত্ৰীসকলক আজি শিৱসাগৰৰ কুঁৱৰপুৰ জুম্মা মছজিদত সম্বৰ্ধনা জনোৱা হয়। উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সৰ্বমুঠ 83 গৰাকী হজযাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ শেষত বিশ্বশান্তিৰ কামনাৰে আল্লাহৰ ওচৰত সমূহীয়া দোৱা কৰা হয়। ধেমাজিৰ আউনীআটি গাঁৱৰ কাষৰ কুমতীয়া নৈত গা ধুবলৈ গৈ এগৰাকী 15 বছৰীয়া কিশোৰীৰ সলিল সমাধি ঘটিছে। মৃত কিশোৰীগৰাকী আউনীআটি গাঁৱৰ বিজুমণি বনিয়া বুলি জানিবলৈ পৰা গৈছে। কিশোৰীগৰাকীয়ে লগৰীয়াৰ সৈতে বিহু মাৰি আহি নদীত গা ধুবলৈ লওঁতে আন 3 সমনীয়াৰ সৈতে নৈত খান্দি থোৱা দ খাৱৈত পৰে। স্থানীয় লোকে 3গৰাকীক উদ্ধাৰ কৰে যদিও বিজুমণি বনিয়াক জীৱন্তে উদ্ধাৰ কৰিব নোৱাৰিলে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন লীগ মেচত আজি দিল্লী কেপিটেলছে গুজৰাট টাইটানছক 204 ৰাণৰ লক্ষ্য বান্ধি দিছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ঘৰুৱা দল গুজৰাট টাইটানছে টছত জয়লাভ কৰি দিল্লী কেপিটেলছক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। আলহী দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 10.15 ৰাণ বেটেৰে 203 সংগ্ৰহ কৰে। দলটোৰ হৈ সৰ্বাধিক অধিনায়ক অক্ষৰ পেটেলে 39, আশুতোষ শৰ্মাই 37 ৰাণ সংগ্ৰহ কৰে। গুজৰাট টাইটানছৰ প্ৰসিদ্ধ কৃষ্ণাই 4টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত গুজৰাট টাইটানছে 12 অভাৰত 2টা উইকেট হেৰুৱাই 110 ৰাণ সংগ্ৰহ কৰি খেলি আছে। প্ৰতিযোগিতাখনত আজি সন্ধিয়া 7:30 বজাত জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। 8 ছেপ্টেম্বৰত ৰাজ্যত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ সন্মতি প্ৰকাশ। ভূটানৰ ৰজা জিগমে খেছাই নামগ্যাল ৱাংচুকৰ অসম ভ্ৰমণ। সমাগত পঞ্চায়েত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ 348 গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুজৰাট টাইটানছক জয়ৰ বাবে দিল্লী কেপিটেলছৰ 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।